পাঁচ নং ছবি কইন আৰু হেবল। আদম আৰু হাৱাৰ কইন আৰু হেবল নামেৰে দুজন পুত্ৰ সন্তান আছিল। কইনে হেবলক হিংসা কৰিছিল আৰু এদিন তেওঁক তেওঁ হত্যা কৰিছিল। তেওঁৰ পাপৰ কাৰণে ঈশ্বৰে কইনক দণ্ড দিছিল, যেনেকৈ আদম আৰু হাৱাক দণ্ড দিছিল। আমিও আদম আৰু হাৱাৰ বংশধৰ, গতিকে আমিও সকলোৱে পাপ কৰি আছো। পাপে আমাক ঈশ্বৰৰ সন্মুখৰ পৰা পৃথক কৰে। আমি পাপৰ দণ্ডৰ পাত্ৰ হওঁ।